এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। লোকসভা আৰু বিধানসভাত এক তৃতীয়াংশ মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা 131 সংখ্যক সংশোধনী বিধেয়ক 2026 নিম্ন সদনত অনুমোদন লাভ কৰাত ব্যৰ্থ হয়। প্ৰস্তাৱিত এই সংশোধনী বিধেয়ক গৃহীত কৰাৰ জৰিয়তে মহিলাৰ বাবে আসন সংৰক্ষণৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ লোকসভাত উত্তপ্ত আলোচনাৰ পাছত কালি সদনত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল। 528 সাংসদে এই প্ৰক্ৰিয়াত ভাগ লৈ যদিও শাসকীয় পক্ষ বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয়। ভোটদান কৰা সাংসদসকলৰ ভিতৰত 298 বিধেয়কৰ সপক্ষে ভোট দিয়াৰ বিপৰীতে 230 সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে। উল্লেখযোগ্য যে নিম্ন সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত হবলৈ 2/3 সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয়। এই সদস্যৰ থূল সৃষ্টি হবলৈ হলে 528 ভিতৰত 352 সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল। সেয়েহে সংশোধনী বিধেয়কখন 52 ভোটত অগ্ৰাহ্য হয়। উল্লেখযোগ্য যে এই বিধেয়কৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা 850 বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰা হৈছিল। ইয়াৰে 815 ৰাজ্যসমূহত আৰু বাকী 35 কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কাৰণে প্ৰস্তাৱ কৰা হৈছিল। শাসকীয় দলে এই তিনিদিনীয়া বিশেষ অধিৱেশনত মহিলা সংৰক্ষণৰ সংশোধনী বিধেয়কৰ লগতে এনেধৰণৰ 3 আনুষংগিক বিধেয়কো উত্থাপন কৰিছিল। ইয়াৰ প্ৰথমখন বিধেয়ক অগ্ৰাহ্য হোৱাৰ পাছত আন 2 বিধেয়ক ভোটৰ বাবে উত্থাপন কৰা নহল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ সংশোধনী বিধেয়ক 2026 সংবিধান সংশোধনী বিধেয়ক 131 সৈতে জড়িত আছিল কাৰণে এই 2 বিধেয়ক গৃহীত কৰাৰ বাবে উত্থাপন কৰা নহল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভোটদানৰ ফলাফল ঘোষণা কৰি কয় যে এই আইনখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ বাবে আইনখন আগুৱাই লৈ যোৱাটো সম্ভৱ নহল। আজি দিনৰ 11 সদন স্থগিত ৰখা হৈছে। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিঘাটা জিলাখনৰ সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰুণিঘাটা সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰাৰ অভিযোগত বন বিভাগৰ বিষয়া কৰ্মচাৰী কেইবাজনো লোকক আটক কৰি অনা ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আটকাধীন লোকসকলক মোকলাই দিয়াৰ দাবীৰে 1 লোক বন বিভাগৰ কাৰ্যালয়ত সমবেত হৈছিল। পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি বন বিভাগৰ লোকে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতে কেইবাগৰাকীও প্ৰতিবাদকাৰী মহিলা কম বেছি পৰিমাণে আহত হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিব লগা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত আছে। অঞ্চলটোত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত এই আমাৰ চিৰাঙৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে এইদৰে কয়।
চিৰাং জিলাৰ ৰণিঘাটাত কালি বিক্ষুব্ধ জনতাৰ আক্ৰমণত এক যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল। ব্যাপক আৰু নিৰাপত্তা বাহিনী মোতায়নৰ পিছত উক্ত পৰিস্থিতিৰ হাম কাটে। যদিও সম্প্ৰতি নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিছে আৰু সম্প্ৰতি স্বাভাৱিক অৱস্থালৈ অঞ্চলটো ঘূৰি আহিছে বুলি জানি পৰা গৈছে। লোকসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনাই। কালি ঘটনাস্থলীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কালিৰ ঘটনাত কোনো লোক হাৰি যাব নোৱাৰিব। ৰুণিঘাটাৰ ঘটনাই যাতে অন্য দিশে গতি নকৰে তাৰ বাবে অসম চৰকাৰে ইতিমধ্যে কালিৰ পৰা কোকৰাঝাৰ আৰু চিৰাং জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে।
সাদিনীয়া ৰঙালী বিহুৰ আজি 5ম দিনটো ৰাজ্যত নাঙল বিহুৰূপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি 4 এই নাঙল বিহু উপলক্ষে খেতিয়কসকলে পথাৰত হাল বোৱাৰ পূৰ্বে কৃষি সঁজুলিসমূহৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰে। ইফালে ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত মঞ্চ বিহুৰ সাংস্কৃতিক কাৰ্যসূচীত কালি ভালেসংখ্যক শিল্পীয়ে বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 শুনিবলৈ পাব।